এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই ডলী দেৱী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, জুবিন গাৰ্গৰ ছিংগাপুৰত ৰহস্যজনক মৃত্যু সন্দৰ্ভত এছ আই টিৰ কিছু সময়ৰ পূৰ্বে আদালতত অভিযোগনামা দাখিল, বি টি আৰত অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ শুভাৰম্ভণি অনুষ্ঠান, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ আজি ইম্ফলৰ নুপিলাল স্মাৰক পৰিদৰ্শনৰ লগতে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে ন্যায় বিচাৰি যুঁজ দিয়া মণিপুৰৰ সাহসী মহিলাসকলৰ প্ৰতি শ্ৰদ্ধা তৰ্পণ, আৰু গুৱাহাটীৰ চানমাৰীত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত কাইলৈৰ পৰা 15 ডিচেম্বৰলৈ চতুৰ্থ সমবায় মেলাৰ আয়োজন। এতিয়া শুনক বিতং বাতৰি। জুবিন গাৰ্গৰ ছিংগাপুৰৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ বিশেষ তদন্তকাৰী গোট এছ আই টিয়ে কিছু সময়ৰ পূৰ্বে আদালতত অভিযোগনামা দাখিল কৰিছে। দীঘলীয়া অনুসন্ধান আৰু 3 শতাধিক লোকৰ সাক্ষ্যৰ ভিত্তিত এছ আই টিয়ে গোচৰটোৰ অভিযোগনামা সাজু কৰি উলিয়াইছে। এই সন্দৰ্ভত আমাৰ গুৱাহাটীৰ সংবাদদাতা হেমন্ত বৰাই এইদৰে কয়।
জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত অৱশেষত আদালতত দাখিল হ'ল বহুচৰ্চিত অভিযোগনামাখন। বিশেষ তদন্তকাৰী গোটে আজি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত এই অভিযোগনামাখন দাখিল কৰিছে। অভিযোগনামাৰ সৈতে তদন্তকাৰী বিষয়ে 3টাকৈ বাকচত আৰু চিপিউৰ জৰিয়তে আদালতত যাৱতীয় তথ্য পাতি দাখিল কৰাও পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত CID 18/2025 নম্বৰত এটা গোচৰ ৰুজু হৈছিল। এই গোচৰৰ ভিত্তিত তদন্তকাৰী বিষয়ে আজি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত অভিযোগনামাখন দাখিল কৰে। তথ্য অনুসৰি তদন্তকাৰী গোটে প্ৰথমে গোচৰ সংক্ৰান্তত ভাৰতীয় ন্যায় সংহিতাৰ 162, 105 আৰু 106 ধাৰা সংযোজিত কৰিছিল। কিন্তু পৰৱৰ্তী পৰ্যায়ত তদন্তকাৰী বিষয়াই জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত হত্যা সম্পৰ্কীয় 103 ধাৰা সন্নিৱিষ্ট কৰে। এনে ধাৰাৰ অধীনতে আজি বিশেষ তদন্তকাৰী গোটে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত অভিযোগনামাখন দাখিল কৰিছে।
অৱশ্যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত ৰুজু হোৱা 19/2025 নম্বৰৰ দ্বিতীয়টো গোচৰৰ তদন্ত অব্যাহত থাকিব। বি টি আৰত আজি অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ শুভাৰম্ভণি অনুষ্ঠান ক্ষন্তেক আগতে অনুষ্ঠিত হৈছে। এই আঁচনিৰ অধীনত বি টি আৰৰ 4,50,000 লোকক সামৰি লোৱা হৈছে। অৰুণোদয় আঁচনিত ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনি অন্তৰ্ভুক্ত কৰা হৈছে। এই উপলক্ষে আজি কোকৰাঝাৰৰ বডোফা নগৰৰ গ্ৰীণফিল্ডত আয়োজিত কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত আছে। বি টি আৰৰ প্ৰতিখন জিলাতে অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ আৰম্ভণি উপলক্ষে বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ইপিনে ওদালগুৰি জিলাত আয়োজিত কাৰ্যসূচীত মন্ত্ৰী পীযুষ হাজৰিকা আৰু চৰণ বড়োৱে অংশ লোৱাৰ কথা। বাক্সা জিলাত ৰঞ্জিত কুমাৰ দাস আৰু উৰ্খাও গৌৰা ব্ৰহ্ম, তামোলপুৰ জিলাত চন্দ্ৰমোহন পাটোৱাৰী আৰু নন্দিতা গাৰ্লোচা আৰু চিৰাং জিলাত ৰূপেশ গোৱালা আৰু কৌশিক ৰায় উপস্থিত থাকিব বুলি আমাৰ সংবাদদাতাসকলে জনাইছে। স্বাস্থ্য আৰু চিকিৎসা শিক্ষা বিভাগৰ পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলক অহা 22 ডিচেম্বৰত নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই কথা ঘোষণা কৰিছে। তেওঁ লগতে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ নিযুক্তিৰ ক্ষেত্ৰত কিছু জটিলতাৰ বাবে পলম হৈছে যদিও শীঘ্ৰে ইয়াৰ নিযুক্তি পত্ৰ প্ৰদানৰ দিনো ঘোষণা কৰা হ'ব বুলি উল্লেখ কৰে। অৰুণাচল প্ৰদেশৰ আনজাও জিলাত কালি সংঘটিত এটা শোকাবহ পথ দুৰ্ঘটনাত অসমৰ 14 গৰাকী শ্ৰমিককে ধৰি কেইবাজনো লোকৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ এক্স হেণ্ডেলত দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱা লোকসকলৰ আত্মীয়লৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে। শ্ৰীমোদীয়ে প্ৰধানমন্ত্ৰী সাহায্য নিধিৰ অধীনত মৃতকৰ নিকট আত্মীয়লৈ 2,00,000 টকাৰ এককালীন সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। একেদৰে আহতসকলৰ চিকিৎসাৰ বাবে 50,000 টকাৰ সাহায্য আগবঢ়োৱাৰ কথাও তেওঁ ঘোষণা কৰিছে। উল্লেখযোগ্য যে পাহাৰীয়া অঞ্চলৰ পৰা শ্ৰমিক কঢ়িয়াই অনা এখন ডাম্পাৰ অৰুণাচলৰ হায়ুলিয়াং ছাগলাগাম পথত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়। বাহনখনত অসমৰ কমেও 21 গৰাকী শ্ৰমিক আছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অৰুণাচল প্ৰদেশত সংঘটিত এই শোকাবহ পথ দুৰ্ঘটনাত অসমৰ শ্ৰমিকৰ প্ৰাণহানিৰ ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে অৰুণাচল প্ৰদেশৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে যোগাযোগ ৰক্ষা কৰি থকাৰ লগতে প্ৰয়োজনীয় সহযোগিতা আগবঢ়াইছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। ডিমা হাছাও জিলাৰ উমৰাংছত আজিৰে পৰা 3দিনীয়া কাৰ্যসূচীৰে ফেলকন মহোৎসৱৰ আয়োজন কৰা হৈছে। এই উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শুভেচ্ছা জ্ঞাপন কৰিছে। অহা 14 ডিচেম্বৰত এই মহোৎসৱৰ সামৰণি পৰিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটীৰ পৰা। দুদিনীয়া ভ্ৰমণসূচীৰে মণিপুৰলৈ অহা ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি মণিপুৰৰ ইম্ফলত থকা নুপিলাল স্মাৰক পৰিদৰ্শন কৰাৰ লগতে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে ন্যায় বিচাৰি যুঁজ দিয়া মণিপুৰৰ সাহসী মহিলাসকলৰ প্ৰতি শ্ৰদ্ধা তৰ্পণ কৰিব। ইয়াৰ পাছত তেওঁ সেনাপতি জিলাত এখন জনসভাত অংশ ল'ব আৰু জিলাখনত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। ৰাষ্ট্ৰপতিগৰাকীয়ে কালি সন্ধিয়া ইম্ফলত 1,387 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহৰ ভিতৰত স্বাস্থ্যখণ্ড, শিক্ষা, পথ আৰু ঘাইপথ, জনজাতি উন্নয়ন, কৃষি, বিদ্যুৎ আৰু খোৱাপানী যোগান প্ৰকল্প অন্যতম। এই উপলক্ষে দিয়া ভাষণত শ্ৰীমতী মুৰ্মুৱে কয় যে এই প্ৰকল্পসমূহে ৰাজ্যখনত অধিক নিয়োগ সৃষ্টি কৰাৰ লগতে আন্তঃগাঁথনি বিকাশ আৰু অৰ্থনৈতিক কাম কাজসমূহক অধিক গতি প্ৰদান কৰিব। এই উপলক্ষে দিয়া ভাষণত শ্ৰীমতী মুৰ্মুৱে কয় যে এই প্ৰকল্পসমূহে ৰাজ্যখনত অধিক নিয়োগ সৃষ্টি কৰাৰ লগতে আন্তঃগাঁথনিৰ বিকাশ আৰু অৰ্থনৈতিক কাম কাজসমূহক অধিক গতি প্ৰদান কৰিব। ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ সন্মানাৰ্থে ইম্ফলৰ চিটি কনভেনশ্যন চেণ্টাৰত আয়োজন কৰা নাগৰিক অভ্যৰ্থনা অনুষ্ঠানত অংশ লয়। অনুষ্ঠানত ভাষণ দি শ্ৰীমতী মুৰ্মুৱে মণিপুৰৰ জনসাধাৰণে শেহতীয়াকৈ সন্মুখীন হোৱা সমস্যাৰ বাবে দুখ প্ৰকাশ কৰি কয় যে কেন্দ্ৰীয় চৰকাৰে এই বিষয়টোক সৰ্বাধিক অগ্ৰাধিকাৰ দিছে আৰু ৰাজ্যখনলৈ শান্তি শৃংখলা ঘূৰাই অনাৰ বাবে কাম কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কালি সন্ধিয়া ইম্ফলৰ ৰাজভৱনত ৰাজ্যখনৰ গৃহচ্যুত হোৱা লোকসকলক সাক্ষাৎ কৰি তেওঁলোকৰ সৈতে মত বিনিময় কৰে। গুৱাহাটীৰ চানমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত কাইলৈৰ পৰা 15 ডিচেম্বৰলৈ চতুৰ্থ সমবায় মেলাৰ আয়োজন কৰা হৈছে। এই মেলাত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সমবায় সমিতিসমূহে অংশগ্ৰহণ কৰিব। মেলাত হাতে বোৱা কাপোৰ, বাঁহ বেতেৰে নিৰ্মিত সামগ্ৰী, পানী মেটেকা, মৰাপাতেৰে নিৰ্মিত সামগ্ৰী, কাঁহৰ সামগ্ৰী, পৰম্পৰাগত অসমীয়া গহনা, থলুৱা খাদ্য সম্ভাৰ, টেৰাকোটা সামগ্ৰীকে ধৰি বিবিধ সামগ্ৰী বিক্ৰী আৰু প্ৰদৰ্শন কৰা হ'ব। সমবায় মেলাৰ লগত সংগতি ৰাখি পৰম্পৰাগত সাজপাৰ, লোকনৃত্য, সুসজ্জিত বিপণী, সংগীত, কুইজ, তৰ্ক আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ওদালগুৰিৰ বিশেষ ন্যায়াধীশৰ আদালতে নাবালিকা নিৰ্যাতনৰ গোচৰত দোষী সাব্যস্ত হোৱা ৰামদাস মুৰ্মু নামৰ এজন লোকক 20 বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে 20,000 টকাৰ জৰিমনা বিহে। অধিবক্তা বিপুল কুমাৰ ছেত্ৰীৰ উদ্ধৃতিৰে আমাৰ সংবাদদাতাই জনোৱা মতে 2022 চনত এই লোকজনৰ বিৰুদ্ধে ওদালগুৰি থানাত এটা গোচৰ ৰুজু কৰা হৈছিল। ওদালগুৰিৰ বিশেষ ন্যায়াধীশৰ আদালতত চলা শুনানিৰ অন্তত ওদালগুৰি জিলা তথা সত্ৰ ন্যায়াধীশ নগেন সেনাবায়া দেউৰীৰ বিশেষ আদালতে কালি এই শাস্তি প্ৰদান কৰে। উল্লেখযোগ্য যে আদালতে ভুক্তভোগীক 5,00,000 টকাৰ এককালীন সাহায্য প্ৰদান কৰাৰ বাবে ওদালগুৰি জিলা আইন সেৱাৰ প্ৰাধিকাৰীক নিৰ্দেশনা দিয়ে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা 8:02 শিশুৰ বিকাশ আৰু মহিলাৰ উন্নয়নৰ ক্ষেত্ৰত চৰকাৰী কাৰ্যসূচী সন্দৰ্ভত এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত ভাগ ল'ব শিশু বিকাশ প্ৰকল্পৰ চিপাঝাৰৰ প্ৰকল্প বিষয়া প্ৰণীতা তালুকদাৰ আৰু ৰামপুৰ শিশু বিকাশ প্ৰকল্পৰ প্ৰকল্প বিষয়া গীতা দেৱীয়ে। অনুষ্ঠানটিৰ আগ ধৰিব জিন্তিৰাণী ডেকাই। অনুষ্ঠানটিৰ পৰিকল্পনা আৰু প্ৰযোজনা ৰাজীৱ লোচন বৰঠাকুৰৰ আৰু প্ৰযোজনা সহযোগী হৈছে আমিনুল ইছলাম। আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্ৰাসংগিক অনুষ্ঠানত আজি বিয়লি 3:05 চিলাং জিলাত উদ্যোগ আৰু বাণিজ্য বিভাগৰ উন্নয়নমূলক কাম কাজ সন্দৰ্ভত বিভাগটোৰ ভাৰপ্ৰাপ্ত মহাপ্ৰবন্ধক বিক্ৰম কলিতাৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিছে আমাৰ চিলাং জিলাৰ সংবাদদাতা কুঞ্জমোহন ৰায়ে। অনুষ্ঠানটি নিশা 9:15 পুনৰ প্ৰচাৰ কৰা হ'ব। শোণিতপুৰ জিলাত 2025-26 বৰ্ষৰ 17 বছৰ অনুৰ্ধৰ ল'ৰাৰ মুখ্যমন্ত্ৰী চাহ জনগোষ্ঠী আৰু আদিবাসী ফুটবল প্ৰতিযোগিতাৰ বিধানসভা সমষ্টিভিত্তিক খেলসমূহক লৈ উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে। জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি জিলাখনৰ আটাইকেইটা সমষ্টিতে সুচাৰুৰূপে আৰু শৃংখলাবদ্ধভাৱে খেলসমূহ অনুষ্ঠিত হৈছে। ৰঙাপাৰা সমষ্টিত যোৱা 7 ডিচেম্বৰত এই প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই পৰ্যায়ৰ খেলসমূহ সোণাবিল আৰু হাতীবাৰী চাহ বাগিচাৰ খেলপথাৰত অনুষ্ঠিত হৈছে। ৰঙাপাৰাত জিলাখনৰ ভিতৰতে সৰ্বাধিক প্ৰায় 28টা দলে অংশগ্ৰহণ কৰিছে। তেজপুৰ সমষ্টিত পৰহি নুৰবাৰী চাহ বাগিচাৰ খেলপথাৰত প্ৰতিযোগিতাৰ উদ্বোধন হয়। আনহাতে ঢেকিয়াজুলি আৰু নদুৱাৰ সমষ্টিত ইতিমধ্যে প্ৰতিযোগিতাৰ সামৰণি পৰিছে। ঢেকিয়াজুলি চাহ বাগিচাৰ খেলপথাৰত পৰহি সামৰণি পৰা খেলসমূহত 20টা দলে অংশগ্ৰহণ কৰে। শেষৰ প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। জুবিন গাৰ্গৰ ছিংগাপুৰৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত SIT ৰ কিছু সময়ৰ পূৰ্বে আদালতত অভিযোগনামা দাখিল। BTRত অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ শুভাৰম্ভণি অনুষ্ঠান। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ আজি ইম্ফলৰ নুপিলাল স্মাৰক পৰিদৰ্শনৰ লগতে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে ন্যায় বিচাৰি যুঁজ দিয়া মণিপুৰৰ সাহসী মহিলাসকলৰ প্ৰতি শ্ৰদ্ধা তৰ্পণ। আৰু গুৱাহাটীৰ চানমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত কাইলৈৰ পৰা 15 ডিচেম্বৰলৈ চতুৰ্থ সমবায় মেলাৰ আয়োজন। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।